আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
এয়া আকাশবাণী গুৱাহাটী, বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ নিষ্পত্তিৰ বাবে ফাষ্টট্ৰেক আদালত গঠনত ৰাজ্যিক মন্ত্ৰীসভাই অনুমোদন দিছে। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত কালি এখন সংবাদমেলত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰি কয় যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটো ক্ষীপ্ৰগতিত মীমাংসাৰ দিশে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ফাষ্টট্ৰেক আদালত গঠনৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক অনুৰোধ জনোৱাৰ সিদ্ধান্ত লোৱা হৈছে। মন্ত্ৰীসভাৰ বৈঠকত চাহ শ্ৰমিকৰ দৈনিক মজুৰি অন্তৱৰ্তীকালীনভাৱে 1 এপ্ৰিলৰ পৰা 30 টকাকৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হয়। সেই অনুসৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ চাহ শ্ৰমিকে 280 টকাকৈ আৰু বৰাকৰ চাহ শ্ৰমিকে 258 টকাকৈ লাভ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে কয় যে ছমাহৰ পাছত নতুন শ্ৰম আইন বলবৎ হলে চাহ শ্ৰমিকৰ মজুৰি 300 টকাতকৈ অধিক হ'ব। বৈঠকত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ঠিকাভিত্তিক কাম কৰি থকা 45 বছৰ ঊৰ্ধৰ চাকৰিয়ালৰ কাৰ্যকাল 60 বছৰলৈ বৃদ্ধিত অনুমোদন জনোৱা হয়। মন্ত্ৰীসভাই লগতে ৰাজ্য চৰকাৰৰ পুঁজিৰ পৰা 33,656 গৰাকী আশাকৰ্মী আৰু 2,570 গৰাকী আশা ছুপাৰভাইজাৰক 1খনকৈ স্কুটি প্ৰদানৰো সিদ্ধান্ত লয়। তদুপৰি অহা 10 মাৰ্চত 39,70,000 অৰুণোদয় হিতাধিকাৰীক 9,000 টকাকৈ প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। মন্ত্ৰীসভাই শ্ৰীভূমি জিলাৰ পাথাৰকান্দিত 122 কোটি টকা ব্যয় সাপেক্ষে এখন কৃষি মহাবিদ্যালয় স্থাপনতো অনুমোদন জনায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ধেমাজি জিলাৰ 32,000 লোকৰ মাজত মিছন বসুন্ধৰা আঁচনিৰ অধীনত ভূমিপট্টা বিতৰণ কৰিব। এই উপলক্ষে জিলাখনৰ দেউৰী বিলত আয়োজিত অনুষ্ঠানত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকিব। খিলঞ্জীয়া ভূমিহীন পৰিয়াল আৰু প্ৰতিষ্ঠানসমূহৰ ভূমিৰ অধিকাৰ সুনিশ্চিত কৰাৰ লক্ষ্যৰে চৰকাৰে সমষ্টিভিত্তিত ভূমিপট্টা বিতৰণৰ ব্যৱস্থা কৰিছে। মুখ্যমন্ত্ৰী শৰ্মাই এই অনুষ্ঠানৰ সৈতে ধেমাজিত নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা সংহত জিলা আয়ুক্তৰ কাৰ্যালয় আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে শদিয়াত আজি বিয়লি 3 বজাত 418 কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। ডঃ শৰ্মাই শদিয়াৰ অম্বিকাপুৰত 160 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা 6ষ্ঠ অসম আৰক্ষী কমাণ্ড বাহিনীৰ কাৰ্যালয় আৰু হাস্পতাল চাৰিআলি টোপচিঙা ঘাট সংযোগী RCC দলংখন উদ্বোধন কৰাৰ লগতে শদিয়া চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱন মুকলি কৰিব। তেওঁ লগতে কাকপথাৰত বহুমুখী ইণ্ডোৰ ষ্টেডিয়ামৰ উন্নয়ন, চপাখত বীৰলাচিত ষ্টেডিয়ামৰ উন্নয়নকে ধৰি বহুকেইটা ৰাজহুৱা সা সুবিধাৰ উন্নীতকৰণ প্ৰকল্পৰ লগতে শক্তিখণ্ড আৰু পথ উন্নীতকৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। অম্বিকাপুৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত সাংসদ প্ৰদান বৰুৱা আৰু স্থানীয় বিধায়ক বলিন চেতিয়া উপস্থিত থাকিব। কেন্দ্ৰীয় বন্দৰ জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনৰ অন্তৰ্দেশীয় জলপথ প্ৰাধিকৰণৰ উদ্যোগত ডিব্ৰুগড়ৰ বগীবিলত নিৰ্মাণ কৰা সীমা শুল্ক আৰু ইমিগ্ৰেচন চৌহদ আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰিব। মন্ত্ৰীগৰাকীয়ে লগতে ডিব্ৰুগড় চহৰৰ মাজমজিয়াত নতুন ৰূপত নিৰ্মাণ কৰা ঐতিহ্য ভৱনটো মুকলি কৰিব। এই উপলক্ষে আজি ডিব্ৰুগড়ৰ চকীডিঙি খেলপথাৰত আয়োজিত অনুষ্ঠানত পৰিবহণ মন্ত্ৰী চৰণ বড়ো, স্থানীয় বিধায়ক তথা মন্ত্ৰী প্ৰশান্ত ফুকন, যোগেন মোহন, বিমল বৰা, ৰূপেশ গোৱালকে ধৰি ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ বিধায়ক তথা সংশ্লিষ্ট বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকিব। শ্ৰীসোণোৱালে এই অনুষ্ঠানৰ পৰাই ধুবুৰীৰ সীমা শুল্ক আৰু ইমিগ্ৰেচন চৌহদো উদ্বোধন কৰিব। এই প্ৰকল্পসমূহে অসমসহ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাণিজ্য, পৰ্যটন আৰু যোগাযোগ ব্যৱস্থা অধিক সুদৃঢ় কৰিব বুলি আশা কৰা হৈছে। ৰাজ্যত নতুন গ্ৰীণফিল্ড বিমানবন্দৰৰ সম্ভাৱনীয়তা জৰীপৰ বাবে আজি অসম চৰকাৰ আৰু ভাৰতীয় বিমান প্ৰাধিকৰণৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হ'ব। দিছপুৰ লোকসেৱা ভৱনৰ সংবাদ সন্মিলন কক্ষত সন্ধিয়া আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। গ্ৰীণফিল্ড বিমানবন্দৰৰ বাবে মানস ৰাষ্ট্ৰীয় উদ্যান অঞ্চল, উমৰাংচৌ, মাজুলী আৰু ডিফুৰ নাম প্ৰস্তাৱ কৰা হৈছে। এই চুক্তি আঞ্চলিক বিমান যোগাযোগ ব্যৱস্থাৰ সবলীকৰণ, পৰ্যটন খণ্ডৰ বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ প্ৰসাৰ আৰু বাণিজ্যিক সুযোগ বৃদ্ধি তথা কৌশলগত সংযোগৰ সুচলকৰণ সুনিশ্চিত কৰিব। সত্ৰ সংস্কৃতিৰ জনক মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰ দেৱৰ 538 সংখ্যক জয়ন্তী আজি বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হৈছে। মহাপুৰুষজনে স্থাপন কৰা আদিধাম বৰপেটাৰ পাটবাউসী সত্ৰৰ লগতে মৰিগাঁৱৰ ঐতিহাসিক বৰ্ণসত্ৰ, মাজুলীৰ দক্ষিণপাট সত্ৰ, শুৱালকুছিৰ শ্যামৰায় সত্ৰ, তামোলপুৰৰ গান্ধীবাৰী, তেজপুৰৰ দেৱদামোদৰ মন্দিৰসহ ৰাজ্যৰ বিভিন্ন দেৱদামোদীয় সত্ৰ আৰু নামঘৰত গুৰুজনাৰ জয়ন্তী সম্পূৰ্ণ আধ্যাত্মিক পৰম্পৰাৰে পালন কৰা হৈছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।